গালাতিয়া বিলাকৰ প্ৰতিপত্ৰ অধ্যায় এক। মানুহৰ পৰা নহয়, মানুহৰ দ্বাৰাও নহয়, কিন্তু যীশুখ্ৰীষ্টৰ আৰু তেওঁক মৃতবিলাকৰ মাজৰ পৰা তোলা পিতৃ ঈশ্বৰৰ দ্বাৰাই নিযুক্ত পাচনি মই পৌল আৰু মোৰ লগত থকা সকলো ভাই গালাতিয়াৰ মণ্ডলীবিলাকৰ সমীপলৈ, পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। তেওঁৱে আমাৰ পিতৃ ঈশ্বৰৰ ইচ্ছাৰ দৰে আমাক এই বৰ্তমান মন্দ সংসাৰৰ পৰা উদ্ধাৰ কৰিবলৈ আমাৰ পাপৰ কাৰণে নিজকে দান কৰিলে। সেই পিতৃ ঈশ্বৰৰ মহিমা সদা সৰ্বদাই হওক, আমেন। খ্ৰীষ্টৰ অনুগ্ৰহত যিজনাই তোমালোকক আমন্ত্ৰণ কৰিলে, তোমালোক যে ইমান বেগেতে তেওঁৰ পৰা বিমুখ হৈ অন্যবিধ শুভবাৰ্তালৈ চলি গৈছা, ইয়াতে মই আচৰিত মানিছো। সেয়ে অন্য শুভবাৰ্তাও নহয়, কেৱল তোমালোকক অস্থিৰ কৰা আৰু খ্ৰীষ্টৰ শুভবাৰ্তা বিপৰীত কৰিব খোজা এনে কিছুমান আছে। কিন্তু আমি তোমালোকৰ আগত যি শুভবাৰ্তা প্ৰচাৰ কৰিলো, তাৰ বাহিৰে আন শুভবাৰ্তা আমিয়েই হওক বা স্বৰ্গৰ দূতেই হওক, কোনোৱে যদি তোমালোকৰ আগত প্ৰচাৰ কৰে তেন্তে তেওঁ শাপগ্ৰস্ত হওক। আমি আগেয়ে যেনেকৈ কৈছিলো তেনেকৈ এতিয়া মই আকৌ কৈছো, তোমালোকে যি শুভবাৰ্তা গ্ৰহণ কৰিলা তাৰ বাহিৰে আন শুভবাৰ্তা কোনোৱে যদি তোমালোকৰ আগত প্ৰচাৰ কৰে তেন্তে তেওঁ শাপগ্ৰস্ত হওক। কিয়নো মই এতিয়া মানুহৰ নে নাইবা ঈশ্বৰৰ সন্তোষলৈ চাইছো, বা মই মানুহক তুষ্ট কৰিবলৈ কাৰবাৰ কৰিছো? মই যদি এতিয়াও মানুহক তুষ্ট কৰো তেন্তে মই খ্ৰীষ্টৰ দাস নহওঁ। কিয়নো হে ভাইবিলাক, যি শুভবাৰ্তা মোৰ দ্বাৰাই প্ৰচাৰিত হ'ল সেয়ে যে মানুহৰ দৰে নহয়, ইয়াকে মই তোমালোকক জনাইছো। কাৰণ মই মানুহৰ পৰা তাক পোৱা নাই আৰু তাক শিকাও নাই, কিন্তু যীশুখ্ৰীষ্টৰ প্ৰকাশিত বাক্যৰ দ্বাৰাইহে তাক পালো। কিয়নো মই যিহুদী ধৰ্মত থাকোঁতে কেনেকৈ আচৰণ কৰিছিলো তাৰ বিষয়ে তোমালোকে শুনিলা, যে মই ঈশ্বৰৰ মণ্ডলীক অধিক পৰিমাণে তাৰণা কৰি তাক লণ্ডভণ্ড কৰিছিলো, আৰু মোৰ ওপৰ পুৰুষসকলৰ পৰা পুৰুষে পুৰুষে চলি অহা বিধিলৈ অতিশয় উৎসাহী হৈ মোৰ স্বজাতীয় সমবয়সীয়া অনেক লোকতকৈ যিহুদী ধৰ্মত আগবাঢ়িছিলো। কিন্তু যি ঈশ্বৰে মোক মাতৃগৰ্ভৰে পৰা পৃথক কৰি তেওঁৰ অনুগ্ৰহেৰে মোক আমন্ত্ৰণ কৰিলে, তেওঁৰ পুত্ৰৰ শুভবাৰ্তা মই যেন পৰজাতিবিলাকৰ আগত প্ৰচাৰ কৰোঁ, এইকাৰণে তেওঁ যেতিয়া নিজ পুত্ৰক মোত প্ৰকাশ কৰিবলৈ সন্তুষ্ট হৈছিল, তেতিয়া মই মাংস আৰু তেজেৰে সৈতে পৰামৰ্শ নকৰিলোঁ। আৰু জিৰচালেমলৈ মোতকৈ আগেয়ে হোৱা পাচনিবিলাকৰ ওচৰলৈ নগৈ আৰৱ দেশলৈ গৈছিল, পাছে আকৌ দমেশকলৈ উলটি আহিল, পাছে তিনি বছৰৰ মূৰত কৈফাৰে সৈতে চিনা পৰিচয় হ'বলৈ জিৰচালেমলৈ গৈ তেওঁৰ তাত পোন্ধৰ দিন থাকিল। কিন্তু তেওঁৰ বাহিৰে আন পাচনিবিলাকৰ কাকো নেদেখিল, কেৱল প্ৰভুৰ ভায়েক জাকুবক দেখিল। এই যিবোৰ কথা মই তোমালোকলৈ লিখিছো, চোৱা, ঈশ্বৰৰ সাক্ষাতে কৈছো সেইবোৰ কথা মিছা নহয়। তাৰ পাছত কিলিকিয়া আৰু চিৰিয়াৰ অঞ্চললৈ আহিলোঁ, আৰু খ্ৰীষ্টত আশ্ৰয় লোৱা যিহুদিয়াৰ মণ্ডলীবিলাকে সৈতে দেখা দেখিকৈ পৰিচিত নাছিল, কিন্তু তেওঁবিলাকে কেৱল শুনিবলৈ পাইছিল যে যিজনে পূৰ্বে আমাক তাৰণা কৰিছিল সেইজনেই পূৰ্বে লণ্ডভণ্ড কৰা বিশ্বাসৰ কথা এতিয়া প্ৰচাৰ কৰিছে, আৰু তেওঁবিলাকে মোৰ কাৰণে ঈশ্বৰৰ প্ৰশংসা কৰিলে। গালাতিয়া অধ্যায় দুই। পাছে চৈধ্য বছৰৰ মূৰত মই টিটক লগত লৈ বাৰ্ণবাই সৈতে জিৰচালেমলৈ আকৌ গৈছিলোঁ, কিন্তু প্ৰকাশিত আজ্ঞাৰেহে তালৈ গৈছিলোঁ। আৰু যি শুভবাৰ্তা মই পৰজাতিবিলাকৰ মাজত ঘোষণা কৰোঁ তাকে তেওঁবিলাকৰ আগত ভাঙি কৈছিল, কিন্তু মান্যবন্তবিলাকৰ আগত বিৰলে কৈছিল, জানোচা মই বৃথা দৌৰিছো বা দৌৰিলো, আৰু আমাক দাহ কৰিবৰ আশয়েৰে গুপুতে আনি সুমুওৱা যি ভাৰী কোৱা ভাইবিলাক, খ্ৰীষ্ট যীশুত আমাৰ যি স্বাধীনতা আছে তাকে চোৰাংকৈ চোৱাৰ চলেৰে গুপুতে সোমাল, সেইবোৰৰ কাৰণেও আমাৰ লগৰ যি তীত, তেওঁ গ্ৰীক মানুহ হলেও তেওঁক সুন্নত কৰোৱা নহল, কিয়নো শুভবাৰ্তাৰ সত্যতা যেন তোমালোকৰ লগত থাকে, এইকাৰণে আমি এখন্তেকো তেওঁবিলাকৰ অধীনতা স্বীকাৰ নকৰিলোঁ। আৰু যিবিলাক এনে তেনে বুলি মান্যবন্ত, তেওঁবিলাকৰ পৰা তেওঁবিলাক কোন কেনেকুৱা মানুহ আছিল তাত মোৰ একো প্ৰয়োজন নাই। ঈশ্বৰে মানুহৰ মুখলৈ নাচায়, মোলৈ হলে সেই মান্যবন্তবিলাকে একো কথা বঢ়াই নিদিলে। দিয়ক চাৰি সুন্নত হোৱাবিলাকৰ কাৰণে যেনেকৈ পিতৰক, তেনেকৈ সুন্নত নোহোৱাবিলাকৰ কাৰণে যে মোকো শুভবাৰ্তাৰ ভাৰ দিয়া হল, তাকে যেতিয়া তেওঁবিলাকে দেখিলে, কিয়নো সুন্নত হোৱাবিলাকৰ প্ৰতি হোৱা বাছনি বাবৰ অৰ্থে যিজনাই পিতৰৰ হৈ কাৰ্য সাধন কৰিলে, তেওঁই পৰজাতিবিলাকৰ কাৰণে মোৰ হৈও কাৰ্য সাধন কৰিলে, আৰু মোক দিয়া সেই অনুগ্ৰহ জানিলে, তেতিয়া স্তম্ভৰূপে মান্য হোৱা জাকুব, কৈফা আৰু জোহনে মোক আৰু বাৰ্ণবাক তেওঁলোকৰ সহভাগী বুলি সোঁহাত দিলে, যেন আমি পৰজাতিবিলাকলৈ যাওঁ আৰু তেওঁলোক সুন্নত হোৱাবিলাকলৈ যায়। কেৱল আমি দৰিদ্ৰ লোকক সোঁৱৰিবলৈ কিছু কথা মাথোন তেওঁবিলাকে ক'লে, তাকে কৰিবলৈ ময়ো উদ্যোগী আছিলো, কিন্তু যেতিয়া কৈফা আন্তিয়খিয়ালৈ আহিল, তেতিয়া মই তেওঁৰ সাক্ষাতে তেওঁৰ প্ৰতিৰোধ কৰিলোঁ, কাৰণ তেওঁ দোষী হৈছিল, কিয়নো জাকুবৰ ওচৰৰ পৰা জনচাৰেক লোক অহাৰ আগে তেওঁ পৰজাতিবিলাকৰ লগত খোৱা বোৱা কৰি আছিল, কিন্তু যেতিয়া তেওঁলোক আহিল, তেতিয়া সুন্নত হোৱাবিলাকলৈ তেওঁ ভয় কৰি পাচুহুকি নিজকে পৃথক ৰাখিলে, আৰু আন সকলো যিহুদীয়েও তেওঁৰে সৈতে এনে কপট আচৰণ কৰিলে যে বাৰ্ণবাকো তেওঁলোকৰ কপটতাৰে তেওঁলোকৰ লগলৈ নিয়া হল, কিন্তু তেওঁলোক যে শুভবাৰ্তাৰ সত্যৰ দৰে সৰল ৰূপে চলা নাই, ইয়াকে দেখি মই সকলোৰে আগত কৈফাক কলো, তুমি যিহুদী হৈও যদি যিহুদীবিলাকৰ ব্যৱহাৰৰ দৰে আচৰণ নকৰি পৰজাতিবিলাকৰ ব্যৱহাৰৰ দৰে আচৰণ কৰা, তেন্তে পৰজাতিবিলাকক যিহুদীবিলাকৰ ব্যৱহাৰৰ দৰে কিয় আচৰণ কৰাইছা? বিধানৰ কৰ্মেৰে নহয়, কিন্তু অকল যীশুখ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাইহে যে মানুহ ধাৰ্মিক বুলি গণিত হয়, ইয়াকে জানি পৰজাতি পাপী নহয়, কিন্তু জন্মেৰে যিহুদী যি আমি, আমিও বিধানৰ কৰ্মেৰে নহয় কিন্তু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হবলৈ খ্ৰীষ্ট যীশুত বিশ্বাস কৰিলো, কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মৰ্ত ধাৰ্মিক বুলি গণিত নহব, কিন্তু খ্ৰীষ্টত ধাৰ্মিক বুলি গণিত হবলৈ কাৰবাৰ কৰিও যদি নিজে পাপী হৈ পৰিলো, তেন্তে খ্ৰীষ্ট পাপৰ পৰিচাৰক নে? এনে নহয়, কিয়নো মই যিহকে ভাঙিলো তাকে যদি আকৌ সাজু, তেন্তে মই নিজকে নিজে আজ্ঞা লংঘনকাৰী বুলি দেখুৱাইছো, কাৰণ মই ঈশ্বৰৰ উদ্দেশ্যে জীৱৰ কাৰণে বিধানৰ দ্বাৰাই বিধানৰ উদ্দেশ্যে মৰিলো, মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হলো, মই যীশু বুলিলেও সেয়ে, আৰু মই নহয় খ্ৰীষ্টহে মোক জীছে, কিন্তু যি জীৱন এতিয়া মোৰ শৰীৰত আছে মোক প্ৰেম কৰা আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰা ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন যাপন কৰিছোঁ। মই ঈশ্বৰৰ অনুগ্ৰহ ব্যৰ্থ নকৰোঁ, কিয়নো ধাৰ্মিকতা যদি বিধানৰ দ্বাৰাই হয় তেন্তে খ্ৰীষ্ট অকাৰণে মৰিল। গালাতিয়া অধ্যায় ৩। হে নিৰ্বোধ গালাতিয়া লোক, যিবিলাকৰ চকুৰ আগত যীশুখ্ৰীষ্ট ক্ৰুচত হত হোৱা প্ৰকাশকৈ দেখুওৱা হল, এনে যি তোমালোক, তোমালোককনো কোনে মোহিত কৰিলে? মই তোমালোকৰ পৰা এই কথা মাথো জানিব খুজিছো যে তোমালোকে যি আত্মা পালা তেওঁক বিধানৰ কৰ্মৰ দ্বাৰাই পালা নে নাইবা বিশ্বাসৰ কথা শুনাৰ দ্বাৰাইহে পালা। তোমালোক ইমান নিৰ্বুদ্ধ নে? আত্মাৰে আৰম্ভ কৰি এতিয়া মাংসৰে সমাপ্ত হৈ গৈছানে? তোমালোকে বৃথাই ইমান দুখ ভোগ কৰিলানে? সেয়ে জানো বাস্তৱিক বৃথা হল? যিজনাই তোমালোকক আত্মা যোগাই দিয়ে আৰু তোমালোকত পৰাক্ৰম কাৰ্য সাধন কৰে তেওঁ বিধানৰ কৰ্মৰ দ্বাৰাই কৰেনে নাইবা বিশ্বাসৰ কথা শুনাৰ দ্বাৰাইহে কৰে?
এইদৰে আব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত সেয়ে তেওঁলৈ ধাৰ্মিকতা বুলি গণিত হ'ল।
এইকাৰণে যিবিলাক বিশ্বাসৰ তেওঁবিলাকহে আব্ৰাহামৰ সন্তান। ইয়াকে জানিবা, ঈশ্বৰে যে পৰজাতিবিলাকক বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত কৰে শাস্ত্ৰই ইয়াক আগেয়ে দেখি।
সকলো জাতিয়ে তোমাক আশীৰ্বাদ পাব বুলি আব্ৰাহামক আগেয়ে শুভবাৰ্তা জনাবে।
এতেকে যিবিলাক বিশ্বাসৰ তেওঁবিলাক বিশ্বাসকাৰী আব্ৰাহামে সৈতে আশীৰ্বাদ প্ৰাপ্ত হৈছে, কিয়নো যিমান মানুহ বিধানৰ কৰ্মৰ সেই সকলোৱেই শাপগ্ৰস্ত, কাৰণ লিখা আছে
যিকোনোৱে বিধান পুস্তকত লিখা সকলো কথা পালন কৰি নাথাকে তেওঁ শাপগ্ৰস্ত।
কিন্তু বিধানৰ দ্বাৰাই যে কোনেও ঈশ্বৰৰ আগত ধাৰ্মিক বুলি গণিত নহয় এই সুস্পষ্ট,
কাৰণ ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ।
বিধান হলে বিশ্বাসমূলক নহয়,
কিন্তু যিজনে তাৰ সকলো কথা পালন কৰে তেওঁহে তাৰ দ্বাৰাই জীৱ।
আব্ৰাহামৰ আশীৰ্বাদ যেন খ্ৰীষ্ট যীশুৰ দ্বাৰাই পৰজাতিবিলাকলৈ আহে আৰু আমি যেন অংগীকৃত আত্মা বিশ্বাসৰ দ্বাৰাই পাওঁ। এইকাৰণে খ্ৰীষ্টে বিধানৰ শাপৰ পৰা আমাক মুক্ত কৰিলে, তেওঁ আমাৰ কাৰণে শাপস্বৰূপ হ'ল, কিয়নো লিখা আছে
যিজনক কাঠত অৰা হয় তেওঁ শাপগ্ৰস্ত।
হে ভাইবিলাক, মই মানুহৰ দৰে কৈছো, কেৱল মানুহৰ নিয়ম হলেও তাক থিৰ কৰাৰ পাছত কোনেও তাক ব্যৰ্থ নকৰে আৰু নবঢ়ায়ো। বাৰু আব্ৰাহাম আৰু তেওঁৰ বংশলৈ প্ৰতিজ্ঞাবোৰ কোৱা হৈছে, অনেকৰ বিষয়ে কোৱাৰ দৰে বংশবিলাকলৈ বুলি কোৱা নাই, এজনৰ বিষয়ে কোৱাৰ দৰে তোমাৰ বংশলৈ বুলিহে কৈছে, সেই বংশ খ্ৰীষ্ট। এতিয়া মই ইয়াকে কওঁ, যি নিয়ম পূৰ্বে ঈশ্বৰৰ দ্বাৰাই থিৰ কৰা হ'ল তাৰ পাছত 450 বছৰৰ মূৰত হোৱা যি বিধান, সি উক্ত প্ৰতিজ্ঞা বিফল কৰালৈকে সেই নিয়ম লোপ নকৰে, কিয়নো উত্তৰাধিকাৰ যদি বিধানৰ দ্বাৰাই হয় তেন্তে আৰু প্ৰতিজ্ঞাৰ দ্বাৰাই নহয়। কিন্তু ঈশ্বৰে প্ৰতিজ্ঞাৰ দ্বাৰাই আব্ৰাহামক তাক দান কৰিলে, তেন্তে বিধাননো কেলৈ? যি বংশলৈ প্ৰতিজ্ঞা কৰা হ'ল তেওঁ অহা কাললৈকে আজ্ঞা লংঘনৰ অৰ্থেহে বিধান দিয়া হ'ল। তাক দূতবিলাকৰ দ্বাৰাই এজন মধ্যস্থকাৰীৰ হাতেৰে বিধিস্বৰূপে নিৰূপণ কৰোৱা হ'ল। মধ্যস্থকাৰী কেৱল এজনৰ নহয়, কিন্তু ঈশ্বৰ হলে এজনহে। তেন্তে বিধান ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰৰ বিৰুদ্ধনে? এনে নহওক, কিয়নো জীৱন দিব পৰা বিধান দিয়া হোৱা হলে সেই বিধানৰ দ্বাৰাই ধাৰ্মিকতা অৱশ্যে হলহেঁতেন। কিন্তু প্ৰতিজ্ঞাৰ ফল যেন যীশুখ্ৰীষ্টত কৰা বিশ্বাসৰ কাৰণে বিশ্বাস কৰাবিলাকক দিয়া যায়, এই কাৰণেই শাস্ত্ৰই সকলোকে পাপৰ বশত বন্ধ কৰিলে। কিন্তু বিশ্বাস অহাৰ আগে আমি বিধানৰ অধীনে ৰক্ষিত হৈ প্ৰকাশিত হ'বলৈ উদ্যত হোৱা সেই বিশ্বাসৰ অপেক্ষাৰে বন্ধ হৈ আছিল। এইদৰে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হ'বলৈ খ্ৰীষ্টৰ ওচৰলৈ আমাক দিবলৈ বিধানেই আমাৰ ৰখীয়া শিক্ষক হৈছে। কিন্তু বিশ্বাস অহাৰ পৰা আমি আৰু সেই ৰখীয়া শিক্ষকৰ অধীন নহওঁ, কিয়নো খ্ৰীষ্ট যীশুত কৰা বিশ্বাসৰ দ্বাৰাই তোমালোক সকলোৱেই ঈশ্বৰৰ সন্তান হৈছা। কাৰণ তোমালোক যিমান মানুহ খ্ৰীষ্টৰ উদ্দেশ্যে বাপ্তাইজ হ'লা সেই সকলোৱেই খ্ৰীষ্টক পিন্ধিলা। যিহুদী বা গ্ৰীক আৰু হ'বই নোৱাৰে, দাস বা স্বাধীন আৰু হ'বই নোৱাৰে, পুৰুষ আৰু স্ত্ৰীও আৰু হ'ব নোৱাৰে। খ্রীষ্ট যীশুত তোমালোক সকলোৱেই এক, আৰু তোমালোক যদি খ্রিস্টৰ হোৱা তেন্তে তোমালোক আব্রাহামৰ বংশ, প্ৰতিজ্ঞাৰ দৰে উত্তৰাধিকাৰী। গালাতিয়া অধ্যায় 4। কিন্তু মই কওঁ, উত্তৰাধিকাৰী শিশু হৈ থাকে মানে সৰ্বস্বৰ গৰাকী হলেও তাত আৰু দাসত একো প্ৰভেদ নাই, কিন্তু পিতৃৰ নিৰূপিত কাললৈকে সি ৰখীয়া শিক্ষক ঘৰগিৰিবিলাকৰ অধীনত থাকে। তেনেকৈ আমিও শিশুকালত জগতৰ প্ৰাথমিক বিধিৰ অধীনত দাস আছিল, কিন্তু পাছে কাল সম্পূৰ্ণ হলত বিধানৰ অধীন হোৱাবিলাকক মুক্ত কৰিবলৈ আৰু আমি তোলনীয়া পুত্ৰৰ বাপ পাবলৈ তিৰোতাত জন্ম পোৱা আৰু বিধানৰ অধীনে জন্ম পোৱা নিজ পুত্ৰক ঈশ্বৰে পঠাই দিলে। আৰু তোমালোক ঈশ্বৰৰ পুত্ৰ হোৱা কাৰণে ঈশ্বৰে তেওঁৰ পুত্ৰৰ আত্মা নিজৰ ওচৰৰ পৰা আমাৰ হৃদয়লৈ পঠাই দিলে। সেই আত্মাই আব্বা পিতৃ এইবুলি মাতে, এইকাৰণে তুমি আৰু দাস নহৈ পুত্ৰ হৈছা। আৰু যদি পুত্ৰ হৈছা তেন্তে ঈশ্বৰৰ দ্বাৰাই উত্তৰাধিকাৰীও হৈছা। যি হওক, পূৰ্বে যেতিয়া তোমালোকে ঈশ্বৰক নাজানিছিলা তেতিয়া যিবোৰ স্বাভাৱিক ৰূপে ঈশ্বৰ নহয় সেইবোৰৰ দাস্য কৰ্ম কৰিছিলা, কিন্তু এতিয়া তোমালোকে ঈশ্বৰৰ পৰিচয় পালা, এনেকি ঈশ্বৰৰ দ্বাৰাই পৰিচিত হলা। এনেস্থলত কেনেকৈ পুনৰাই সেই দুৰ্বল আৰু দীনহীন প্ৰাথমিক বিধিলৈ উলতি আকৌ নতুনকৈ তাৰ দাস্য কৰ্ম কৰিবলৈ ইচ্ছা কৰিছা? তোমালোকে বিশেষ বিশেষ দিন, মাহ, তিথি আৰু বছৰ এইবোৰ মানিছা। তোমালোকৰ নিমিত্তে মই যি পৰিশ্ৰম কৰিলোঁ সেয়ে কিজানি কেনেবাকৈ ব্যৰ্থ হয়, তোমালোকৰ অৰ্থে মোৰ এই ভয় আছে। হে ভাইবিলাক, বিনয় কৰি কৈছোঁ, তোমালোক মোৰ নিচিনা হোৱা, কিয়নো ময়ো তোমালোকৰ নিচিনা হৈছোঁ। তোমালোকে মোৰ একো অপকাৰ কৰা নাছিলা। মোৰ শৰীৰৰ দুৰ্বলতাৰ কাৰণে মই যে প্ৰথমবাৰ তোমালোকৰ আগত শুভ বাৰ্তা প্ৰচাৰ কৰিছিলোঁ তাক তোমালোকে জানা। আৰু মোৰ মাংসত তোমালোকৰ যি পৰীক্ষা হৈছিল তাক তোমালোকে হেয় জ্ঞান আৰু ঘৃণাবোধ কৰা নাছিলা, বৰং ঈশ্বৰৰ এক দূত, এনেকি খ্ৰীষ্ট যীশুৰ নিচিনাকৈ মোক গ্ৰাহ্য কৰিছিলা। তেন্তে তোমালোকৰ তেতিয়াৰ সেই আত্মধন্যবাদ এতিয়া ক'ত? কিয়নো তোমালোকৰ পক্ষে মই এই সাক্ষ্য দিছো যে সাধ্য হোৱা হলে তোমালোকে নিজ নিজ চকুকো কাঢ়ি মোক দিলাহেঁতেন। তেন্তে তোমালোকক সত্য কথা কোৱাত মই তোমালোকৰ শত্ৰু হলোনে? সেই লোকে যে উত্তম ৰূপে তোমালোকৰ তত্ত্ব লৈছে এনে নহয়, কিন্তু তোমালোকে যেন তেওঁবিলাকৰহে তত্ত্ব লোৱা, এই আশয়েৰে তোমালোকক পৃথক ৰাখিবলৈ ইচ্ছা কৰিহে লৈছে। কিন্তু সদায় উত্তম বিষয়ত তত্ত্বপ্ৰাপ্ত হোৱা ভাল। অকল মই তোমালোকৰ তাত উপস্থিত থাকোঁতেহে এনে নহয়, কিন্তু সদায় ভাল। হে মোৰ বোপাহঁত, যেতিয়ালৈকে তোমালোকত খ্ৰীষ্টৰ আকাৰ উৎপন্ন নহয় তেতিয়ালৈকে মই তোমালোকৰ নিমিত্তে আকৌ প্ৰসৱ বেদনা ভোগ কৰিছোঁ। আৰু তোমালোকৰ তাত এতিয়া উপস্থিত হৈ আন মাতেৰে কথা ক'বলৈ ইচ্ছা যায়, কিয়নো তোমালোকৰ বিষয়ে মোৰ সংশয় হৈছে। হে বিধানৰ অধীন হ'ব খোজাবিলাক, মোক কোৱাচোন, তোমালোকে বিধানৰ কথা নুশুনানে? কিয়নো লিখা আছে যে আব্ৰাহামৰ দুজন পুত্ৰ আছিল, বেটীৰ গৰ্ভত উপজা এজন, স্বাধীনাজনীৰ গৰ্ভত উপজা এজন। কিন্তু বেটীৰ যিজন সি মাংস অনুসাৰে জন্মিছিল, কিন্তু স্বাধীনাজনীৰে যিজন সেইজন প্ৰতিজ্ঞাৰ গুণেহে জন্মিছিল। এইবোৰ কথাৰ এটা আন প্ৰকাৰ ভাৱাৰ্থ আছে, কিয়নো এই দুজনীয়েই দুই নিয়ম হৈছে। এক নিয়ম চিনয় পৰ্বতৰ পৰা হোৱা আৰু বন্দী অৱস্থাৰ অৰ্থে প্ৰসৱ কৰ্ম, সেই হৈছে হাগাৰ। কিয়নো আৰৱ দেশত হাগাৰ শব্দৰ অৰ্থ চিনয় পৰ্বত, আৰু বৰ্তমানে থকা জেরুসালেমকো বুঝায়, কিয়নো তাই নিজ সন্তানে সৈতে বন্দী অবস্থাত আছে। কিন্তু ঊর্ধ্ব লোকত থাকা জেরুসালেম স্বাধীনা, হে হৈছে আমার মাতৃ, কিয়নো লিখাও আছে,
হে প্রসব্দ করা বন্ধ্যা আনন্দ, হে প্রসব বেদনাহীন স্ত্রী বরমাতেরে উল্লাস আর হর্ষনাদ, কিয়নো সধবাজনীতক অনাথাজনীর সন্তান অধিক।
হে ভাইবিলা, ইসাহাকর দরে আমিও প্রতিজ্ঞার সন্তান হয়েছো, কিন্তু তেতিয়া যেনেকৈ মাংস অনুসারে জন্ম পোয়াজনে আত্মা অনুসারে জন্ম পোয়াজনক তাড়না করিলে, তেনেকৈ এতিয়াও হয়েছে। কিন্তু শাস্ত্রই কি কয়?
বেটি আর তাইর পুতেকক খেদি দিয়া, কিয়নো স্বাধীনাজনীর পুতেকের সৈতে বেটির পুতেক উত্তরাধিকারী নহব।
এতেকে হে ভাইবিলাক, আমি বেটির সন্তান নহও, সেই স্বাধীনাজনীর সন্তান হও। গালাতিয়া অধ্যায় ৫। খ্রিস্টে স্বাধীনতার নিমিত্তেই আমাক স্বাধীন করিলে, এতেকে সুস্থির হওয়া আর দাসত্বরূপ জুয়লিত পুনরায় জোতা নহবা। চোয়া, মই পৌলে তোমালোকক কও, যদি তোমালোকর সুন্নত করা হয় তেন্তে খ্রিস্টর দ্বারাই তোমালোকর একে লাভ নহব। সুন্নত হওয়া সকল মানুষক মই আকৌ সাক্ষ্য দিও যে তেওঁবিলাকর প্রতিজন সমুদায় বিধান পালন করিবলৈ ধরুয়া হয়ে আছে। তোমালোক যি সকল লোক নিজ নিজ বিবেচনাত বিধানৰ দ্বারাই ধার্মিক বুলি গণিত হৈছা, তোমালোক খ্রিস্টৰ পৰা বিচ্ছিন্ন হলা, তোমালোক অনুগ্রহৰ পৰা খহি পৰিলা। কিয়নো আমি আত্মার দ্বারাই বিশ্বাসেরে ধার্মিকতার আশালৈ বাট চাই আছো, কিয়নো খ্রিস্ট যীশুত শূন্যতে একো সার্থক নকরে, অশূন্যতেও নকরে, কিন্তু প্রেমৰ দ্বারাই কার্য সাধক বিশ্বাসেহে সার্থক করে। তোমালোকে ভালকৈ দৌড়িছিলা, পাছে সত্যক নামানিবলৈ কোনে তোমালোকর বাধা জন্মালে? এনে মতি তোমালোকক আমন্ত্রণ করা জনের পরা নহয়।
অলপ খমিরে সনা পিঠাগুড়ির আটাইখিনি ফুলায়।
তোমালোকে আন একো নাভাবিবা বলি তোমালোকর বিষয়ে মই প্রভুত দৃঢ় প্রত্যয় করো। কিন্তু যিজনে তোমালোকক অস্থির করে, যিকোনো নহক, তেও নিজ দণ্ড ভোগ করিব। হে ভাইবিলাক, মই সুন্নতর বিধি যদি এতিয়া প্রসার করো তেন্তে তাড়না ভোগ আরও করো। কিয় প্রসার করা হলে ক্রুশর বিঘিনি লুপ্ত হলহেতেন। যিবিলাকে তোমালোকক লণ্ডভণ্ড করে তেওঁবিলাকে নিজে নিজর ছেদন করা ভাল। কিয়নো হে ভাইবিলাক, তোমালোক স্বাধীনতার নিমিত্তে আমন্ত্রিত হলা, কেবল সেই স্বাধীনতাই তোমালোকর মাংসর বিলাস পূর করিবর উপায় নহক, কিন্তু প্রেমেরে এজনে আনজনের দাস্যকর্ম করা।
কিয়নো তোমার সুবুরিয়াক নিজের নিচিনাকৈ প্রেম করা,
এই এক বচনতে সমুদায় বিধান সিদ্ধ হয়েছে। কিন্তু তোমালোকে যদি পরস্পর কামুরা কামুরি গিলাগিলি করা তেন্তে ইজনে সিজনের দ্বারাই যেন বিনষ্ট নোহা তালৈ সাবধান হবা। কিন্তু মই কও তোমালোকে আত্মারে চলা, তাতে কোনো মতে তোমালোকে মাংসর অভিলাষ পূর্ণ করিবা। কিয়নো মাংসই আত্মার বিরুদ্ধে আর আত্মাই মাংসর বিরুদ্ধে অভিলাষ করে, কারণ তোমালোকে যি করিবলৈ ইচ্ছা করা তাক যাতে তোমালোকে নকরিবা, তার কারণে এই দুয়ো পরস্পর বিরুদ্ধাবিরুদ্ধি। কিন্তু তোমালোক যদি আত্মার দ্বারাই চালিত হওয়া তেন্তে তোমালোক বিধানর অধীন নহুয়া। কিন্তু মাংসর কার্যবর জনাজাত, হে ব্যবিচার, অসুচি কার্য, লম্পতাচরণ, দেবপূজা, মায়াকর্ম, নানাবিধ শত্রুতা, বিবাদ, ঈর্ষা, খং, রাগ, বিরোধ, বিভেদ, নানা মত, অসূয়া, মত্ততা, রঙ্গরস আর এইবুরে নিচিনা আন আন কার্য, এই সকলোরে বিষয়ে যেনেকৈ মই পূর্বে তোমালোকক কৈছিলো তেনেকৈ এতিয়াও আগেই কৈছো, যিবিলাকে এনে আচরণ করে তেওঁবিলাকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব, কিন্তু প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা মরম, মঙ্গল ভাব, বিশ্বাস, মৃদু ভাব, ইন্দ্রিয় দমন, এই সকলো আত্মার ফল। এনেকুৱাবোৰৰ বিৰুদ্ধে কোনো বিধান নাই। আৰু যিবিলাক খ্ৰীষ্ট যীশুৰ, তেওঁবিলাকে মোহ আৰু অভিলাষে সৈতে মাংসক ক্ৰোচত দিলে। আমি যদি আত্মাৰে জীওঁ, তেন্তে আত্মাৰে চলোঁ। আমি ইজনে সিজনৰ খং তুলি আৰু ইজনে সিজনক অসূয়া কৰি অনৰ্থক দৰ্প নকৰোঁ। গালাতিয়া অধ্যায় ছয়। হে ভাইবিলাক, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেন্তে আত্মিক যি তোমালোক, তোমালোকে মৃদুশীল আত্মাৰে তেনেকুৱাজনক আকৌ সুস্থ কৰা। পাছে জানো তুমিও পৰীক্ষাত পৰা, এইকাৰণে নিজক চাবা। তোমালোকে ইজনে সিজনৰ ভাৱ বৈ খ্ৰীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰা, কিয়নো কোনোৱে একো নহয়ো যদি নিজকে বৰ মানে, তেন্তে তেওঁ নিজকেই ভুলায়। কিন্তু প্ৰতিজনে নিজৰ কৰ্মৰ পৰীক্ষা কৰক, তেহে তেওঁ অন্যৰ কথাত নহয় নিজৰ কথাতহে শ্লাঘাৰ কাৰণ পাব, কিয়নো প্ৰতিজনে নিজে নিজৰ ভাৰ বব। যিজনে বাক্যৰ শিক্ষা পায়, তেওঁ শিক্ষকক সকলো ভাল বস্তুৰ ভাগ দিয়ক। তোমালোক ভ্ৰান্ত নহবা, ঈশ্বৰক ভণ্ডনা কৰা নাযায়, কিয়নো মানুহে যিহকে বয় তাকেহে দাব। কাৰণ যিজনে নিজৰ মাংসৰ উদ্দেশ্যে বয়, তেওঁ মাংসৰ পৰা ক্ষয়ৰূপ শস্য দাব। কিন্তু যিজনে আত্মাৰ উদ্দেশ্যে বয়, আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব। আৰু সৎকৰ্ম কৰি কৰি আমি নিৰুৎসাহ নহওঁ হওক, কিয়নো আমি ক্লান্ত নহলে উচিত সময়ত দাবলৈ পাওঁ। এই হেতুকে আহা, শুভক্ষণ পালে সকলোলৈ, বিশেষকৈ পৰিয়ালস্বৰূপ বিশ্বাস কৰাবিলাকলৈ হিতজনক কৰ্ম কৰোঁ হওক। চোৱা, কিমান ডাঙৰ ডাঙৰ আখৰেৰে মই নিজ হাতে তোমালোকলৈ লিখিলোঁ। যিমান লোকে মাংসত সুৰূপ দেখাব খোজে, সেই সকলোৱে তোমালোকক চুন্নত হবলৈ বাধ্য কৰিছে, কিন্তু তেওঁবিলাকে যেন খ্ৰীষ্টৰ ক্ৰোচৰ অৰ্থে তাৰণা নাপায়। অকল এইকাৰণেহে তাকে কৰে, কিয়নো চুন্নত হোৱাবিলাকে নিজেও বিধান পালন নকৰে। তোমালোকৰ মাংসত তেওঁবিলাকে যেন শ্লাঘা কৰিব পাৰে, এইকাৰণে তোমালোকৰ চুন্নত হবলৈ তেওঁবিলাকৰ ইচ্ছা। কিন্তু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ ক্ৰোচত বাজে, আন কোনো কথাত শ্লাঘা কৰা মোৰ পৰা দূৰ হওঁ। সেই ক্ৰোচৰ দ্বাৰাই জগতখনেই মোলৈ, আৰু মই জগতখনলৈ ক্ৰোচত হত হ'লো, কিয়নো চুন্নতো একো নহয়, অচুন্নতো একো নহয়, কিন্তু নতুন সৃষ্টিয়েইহে সাৰ। আৰু যিমান মানুহ এই সূত্ৰ অনুসাৰে চলিব, তেওঁবিলাকৰ আৰু ঈশ্বৰৰ ইছৰাইলৰ ওপৰতো শান্তি আৰু দয়া হওক। এতিয়াৰ পৰা কোনেও মোক দিগ নিদিয়ক, কিয়নো মই নিজ শৰীৰত যীশুৰ নানা চিন লৈ ফুৰিছো। হে ভাইবিলাক, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ তোমালোকৰ আত্মাৰ লগত থাকক। আমেন।